এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসমকে ধৰি চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীৰ প্ৰথম তথা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। আৰু প্ৰতিকূল বতৰৰ বাবে কাজিৰঙাৰ কহৰা বনাঞ্চলত জীপ আৰু হাতী ছাফাৰী কাইলৈৰ পৰা 19 মাৰ্চলৈ বন্ধ। অসমকে ধৰি চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰে কয় যে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে অহা 23 মাৰ্চ পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব আৰু 26 মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 28 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 4 মে'ত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। ৰাজ্যত এইবাৰ 2,50,00,000 ভোটদাতাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 1,25,00,000 পুৰুষ, 1,25,00,000 মহিলা আৰু 343 জন তৃতীয় লিংগৰ ভোটদাতা আছে। এই সংবাদমেলতে আজি পশ্চিমবংগ, তামিলনাডু, কেৰালাম আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ সময়সূচীও ঘোষণা কৰা হয়। এই অনুসৰি কেৰালাম আৰু পুডুচেৰীত 9 এপ্ৰিলত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। তামিলনাডুত 23 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 2টা পৰ্যায়ত হ'বলগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় 23 এপ্ৰিল আৰু দ্বিতীয় পৰ্যায় 29 এপ্ৰিলত অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সংবাদমেলত বিশুদ্ধ ভোটাৰ তালিকা গণতন্ত্ৰৰ আধাৰ বুলি উল্লেখ কৰি কয় যে এই উদ্দেশ্য আগত ৰাখিয়েই নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়া চলাইছিল। তেওঁ কয় যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱা পানী, প্ৰস্ৰাৱগাৰ আদিৰ দৰে ন্যূনতম ব্যৱস্থাসমূহ নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে নিৰ্বাচন আয়োগে শেহতীয়াকৈ নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ কৰি তোলাৰ বাবে 30টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত শতাধিক 1,200 ভোটদাতাই ভোটদান কৰিব পাৰিব বুলি তেওঁ লগতে জানিবলৈ দিয়ে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। আম আদমী পাৰ্টীয়ে 14টা সমষ্টিৰ বাবে প্ৰথম আৰু চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। আজি ঘোষণা কৰা এই তালিকা অনুসৰি নাওবৈচা সমষ্টিত অচ্যুত দাস, দেৰগাঁৱত পুলিন গগৈ, গহপুৰত জাৰ্বম কুটুম, মধ্য গুৱাহাটীত অনুৰূপা ডেকাৰজা, খুমটাইত আশীষ হাজৰিকা, শিৱসাগৰত তপন গগৈ, ৰঙানদীত টিকেন্দ্ৰ থাপা, চেঙাত জাহিদুল ইছলাম খান, নদুৱাৰত ৰঞ্জিত বড়ো, তিতাবৰত পল্লৱ শইকীয়া, পূব গোৱালপাৰাত জিন্না আমিৰ হুছেইন, ৰহাত বৰুণ বিকাশ দাস, বোকাজানত ৰেণুকা টিমুংপি আৰু বিশ্বনাথত অন্ত গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কংগ্ৰেছে কালি নিশা দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ দ্বাৰা স্বাক্ষৰিত পত্ৰখন অনুসৰি কংগ্ৰেছে 23টা সমষ্টিত দলীয় প্ৰাৰ্থী দিয়াৰ লগতে 15টা সমষ্টি মিত্ৰ দললৈ এৰিছে। এই তালিকা অনুসৰি গোলকগঞ্জ সমষ্টিত কাৰ্তিক চন্দ্ৰ ৰয়, বীৰসিং জাৰুৱা সমষ্টিত ৱাজেদ আলী চৌধুৰী, বিলাচীপাৰাত অমৃত বাদশাহ, মানকাছৰ সমষ্টিত মহিবুৰ ৰহমান, পূব গোৱালপাৰাত আবুল কালাম ৰচিদ, দুধনৈত কিশোৰ কুমাৰ ব্ৰহ্ম, সৃজনগ্ৰামত নুৰুল ইছলাম, মন্দিয়াত আব্দুল খালেক, চমৰীয়াত ৰকিবুদ্দিন আহমেদ, ৰঙিয়াত প্ৰাণজিত চৌধুৰী, ডিমৰীয়াত কিশোৰ কুমাৰ বৰুৱা, নিউ গুৱাহাটীত শান্তনু বৰা, মঙলদৈত ৰিজুমণি তালুকদাৰ, হোজাইত জিল্লী চৌধুৰী, ঢেকিয়াজুলিত বাতাছ ওৰাং, ৰাঙাপাৰাত কাৰ্তিক চন্দ্ৰ কুৰ্মী, গহপুৰত শংকৰ কুটুম, ধেমাজিত শৈলেন সোণোৱাল, তিনিচুকীয়াত ডেভিড ফুকন, টিংখাঙত বিপুল গগৈ, দেৰগাঁৱত সাগৰিকা বৰা, ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থ, দক্ষিণ কৰিমগঞ্জ সমষ্টিত আমিনুৰ ৰচিদ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে কংগ্ৰেছৰ মিত্ৰ দলক দিয়া সমষ্টিকেইটা হ'ল ভৱানীপুৰ, হৰভোগ, বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, গুৰেশ্বৰ, মৰিগাঁও, বৰহমপুৰ, বিন্নাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু আৰু আমৰি। ইয়াৰে 11টা সমষ্টিত অসম জাতীয় পৰিষদ, 2টা সমষ্টিত APSLC আৰু 2খন আসন CPIM দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখযোগ্য যে কংগ্ৰেছে ইয়াৰ পূৰ্বে 42টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নামেৰে প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। কালি প্ৰকাশিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত নাম সন্নিৱিষ্ট নোহোৱাত কংগ্ৰেছ নেতা কুশল শৰ্মাই দলৰ সকলো বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। কংগ্ৰেছৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি ইতিমধ্যে ৰাইজৰ দলে মিত্ৰতাৰ পৰা বাহিৰ হৈছে। ৰাইজৰ দলে কালিৰ দিনটোতেই দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নামেৰে তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি ৰাইজৰ দলৰ হৈ নাওবৈচা সমষ্টিত হৰিকান্ত দাস আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ধেমাজি সমষ্টিত বাবুল সোণোৱালক প্ৰাৰ্থিত্ব দিয়া হৈছে। ইপিনে কালিৰ এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে 18 মাৰ্চত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত বহুকেইখন নতুন মুখ থাকিব। বৰাকৰ 10টা সমষ্টিত বিজেপিয়ে আৰু 3টা সমষ্টিত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব। অগপ বিজেপিৰ আসন বাটোৱাৰা সম্পৰ্কত কালি গুৱাহাটীত নিশা কটোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাৰ অন্তত আজি প্ৰকাশ কৰা হ'ব বুলিও একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত আছে। প্ৰিজাইডিং আৰু প্ৰথম পুলিং বিষয়াৰ প্ৰশিক্ষণ সুচাৰুৰূপে সম্পন্ন হোৱাৰ পাছত আজি দক্ষিণ হালমৰা মানকাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত 488গৰাকী দ্বিতীয় পৰ্যায়ৰ পুলিং বিষয়াৰ বাবে নিৰ্বাচন সম্পৰ্কীয় বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। জিলাখনৰ একমাত্ৰ সমষ্টিটোত স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণ ভোটগ্ৰহণ সুনিশ্চিত কৰিবলৈ 4-দিনীয়া কাৰ্যসূচীৰে যোৱা 13 মাৰ্চৰ পৰা বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীৰ প্ৰথম দুদিনত 488গৰাকীকৈ প্ৰিজাইডিং আৰু প্ৰথম পৰ্যায়ৰ পুলিং বিষয়াক ভোটগ্ৰহণৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি আন 488গৰাকী দ্বিতীয় পৰ্যায়ৰ পুলিং বিষয়াক ভোটগ্ৰহণৰ প্ৰশিক্ষণ দিয়া হয়। কাৰ্যসূচীৰ চতুৰ্থ দিনা কাইলৈ 488গৰাকী তৃতীয় পৰ্যায়ৰ পুলিং বিষয়াক প্ৰশিক্ষণ দিয়াৰ অন্তত প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ অন্ত পৰিব। জিলাখনৰ মুঠ 402টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 10% ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব। 2026 শৈক্ষিক বৰ্ষৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অসমৰ বুৰঞ্জী আৰু ভূগোল বিষয় দুটা ছাত্ৰ ছাত্ৰীয়ে বাধ্যতামূলক বিষয় হিচাপে অধ্যয়ন কৰিব লাগিব। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব শ্বাহনৱাজ চৌধুৰীয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি বুৰঞ্জী আৰু ভূগোল বিষয় দুটা নিয়মীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'ব আৰু শ্ৰেণীত এই বিষয় দুটা বাধ্যতামূলকভাৱে শিকাব লাগিব। অসমৰ চহকী সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় ত্বৰান্বিত কৰাৰ বাবে বুৰঞ্জী আৰু ভূগোল বিষয় দুটা বাধ্যতামূলক কৰা হৈছে বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। প্ৰতিকূল বতৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চল কাইলৈৰ পৰা 19 মাৰ্চলৈ জীপ আৰু হাতী চাফাৰী বন্ধ থাকিব। আনহাতে বাগৰি বনাঞ্চলত জীপ আৰু হাতী চাফাৰী অব্যাহত থকাৰ বিপৰীতে বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলত পৰ্যটকে জীপ চাফাৰী কৰিব পাৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা ফিট ইণ্ডিয়াৰ সহযোগত আজি ছানডেজ অন চাইকেল শীৰ্ষক চাইকেল ৰেলী আয়োজন কৰা হয়। সমাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰাৰ লগতে প্ৰদূষণমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে দৈনিক আধা ঘণ্টাকৈ শাৰীৰিক ব্যায়াম কৰিবলৈ সকলোকে উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। ডিব্ৰুগড় জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াপ্ৰেমীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ডিব্ৰুগড় চাইক্লিং ক্লাবৰ সদস্যসকলৰ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ PCCIয়ে আজি নতুন দিল্লীত নমন বঁটা 2026 অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট তাৰকা তথা ক্ৰীড়া ক্ষেত্ৰখনলৈ বিশেষভাৱে অৱদান আগবঢ়োৱাসকলৰ সাফল্যৰ প্ৰতি সন্মান জনায়। এই অনুষ্ঠানত ক্ৰিকেট কিংবদন্তি ৰোজাৰ ৱিনি আৰু ৰাহুল দ্ৰাৱিড় ভাৰতীয় ক্ৰিকেটৰ প্ৰতি আগবঢ়োৱা ব্যতিক্ৰমী সেৱাৰ বাবে BCCIৰ সৰ্বোচ্চ সন্মান কৰ্ণেল CK নাইডু জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ'ব। ইফালে মহিলা ক্ৰিকেটত উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰতৰ প্ৰাক্তন মহিলা অধিনায়ক মিতালী ৰাজক BCCIৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমকে ধৰি 4খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীৰ প্ৰথম তথা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। আৰু প্ৰতিকূল বতৰৰ বাবে কাজিৰঙাৰ কহৰা বনাঞ্চলত জীপ আৰু হাতী চাফাৰী কাইলৈৰ পৰা 19 মাৰ্চলৈ বন্ধ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।